হ্যালো,
ও হ্যাঁ,
আপনি সিদ্ধার্থ গোস্বামী চিনি ভাই?
মই পাও
কেনেকৈ চিনি পায়?
উজান বজাৰত সি এটা মহা দস্যু আৰু তাৰ বন্ধু হ'ল অমৃত গোস্বামী আৰু তাৰ বন্ধু হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু তাৰ বন্ধু হ'ল নৰাধম মোদী, নৰেন্দ্ৰ মোদী প্ৰাইম মিনিষ্টাৰ অৱ ইণ্ডিয়া। আৰু কিবা লাগে? আৰু কিবা লাগে? গোটেইকেইটা মূৰকেইটা মই কাটি পেলাম। সিদ্ধাৰ্থ গোস্বামীৰ মূৰ কাটিম, অমৃত গোস্বামীৰ মূৰ কাটিম, হিমন্ত বিশ্ব শৰ্মাৰ মূৰ কাটিম, আৰু নৰেন্দ্ৰ মোদীৰো মূৰ কাটিম, তাৰপিছত জো বাইডেনৰো মূৰ কাটিম, আৰু তোৰ মূৰটোও কাটিম। কেলা হবনে? হলনে? হলনে? মই কলো না চিনি পোৱাটো, মই কৈ দিলো না মই চিনি পাওঁ। কিয় পাব চিনি? মোৰ গুটিটো চুইবি নেকি লৰা? তাৰ বাপেকটোৱে যদি বিল্লা বিয়া কৰাইছে, থৈ থৈ সেই বিল্লাজনীকো মই চুদিম। আৰু কিবা? না, মই কণ্ডম নলগাওঁ, কণ্ডম নলগোৱাকে চুদিম। তাৰ বাপেকটো যে গোস্বামী কেলা, এই মাকজনী এজনী বিয়া কৰা বাহিৰত ৰাখিছে নহয় এজনী, তাইকো সুধিম, তাৰ আগৰ মাইকীজনীকো সুধিম, তাৰ এই এতিয়া যে জু ৰোডত যে তাৰ এপাৰ্টমেণ্ট আছে সেইজনীকো সুধিম। আৰু কিবা? আৰু তহঁতৰ এই হিমন্তৰ যে ঘৈণীয়েকজনী আছে ৰিণিকী ভূঞা, তাইকো সুধিম। তাইৰ বুচকাত বঢ়িয়া, তাই টেটু আছে জান নাজানো, টেটু তই দেখিছে নাই? টেটু তাইৰ পকৰতো টেটু আছে এটা, তাইৰ বুচৰ ওচৰতো এটা টেটু আছে, হিমন্তৰ ঘৈণীয়েকৰ বুচতো টেটু আছে, জাননে তই? তইতো দেখা নাই, দেখিছো জানো, দেখিছ? হিমন্তৰ ঘৈণীয়েকৰ বুচৰ ওচৰত টেটু আছে, যা মই কৈ দিলো, সুধিবি হিমন্তক আছে নে নাই, সি ক'ব নহয়, সুধিবি। ছাৰ ছাৰ আপোনাক মই এটা কথা সুধো, আমাৰ ৰিণিকী বাইদেউৰ বুচৰ ওচৰত টেটু আছে নেকি? সি ক'ব আছে, সি মিছা কথা নকয় নহয়, সি সদায় সঁচা কথাই কয়, কয় নকয়, কয় নে নকয়?
নকয়।
অ, তেতিয়া তাক সুধিবি ৰিণিকীৰ বুচৰ ওচৰত টেটু আছে নে নাই, কলছ ৰেকৰ্ডেড। মইতো এইটো কলটো ক'ত থৈ দিম জানানে? বৰঠাকুৰ.com/guest-studio, তাতে মোৰ ফোন কলবিলাক মই থৈ দিওঁ। এইটো হিমন্তইও শুনিব আৰু নৰেন্দ্ৰ মোদীও শুনিব, নৰেন্দ্ৰ মোদীয়ে এটা অসমীয়া মানুহ আনি ট্ৰান্সলেট কৰি ল'ব আৰু সেই শুনিব। আৰু জো বাইডেন ইন দ্য ইউনাইটেড ষ্টেটছ অফ ছেটেনিক ডিমনিক পৰ্ণগ্ৰাফিক আমেৰিকা, সিও ট্ৰান্সলেট কৰা তাৰ মানুহ আছে নহয়, অসমীয়াত কথা ক'লে কি হ'ব, সিও ট্ৰান্সলেট কৰি শুনি ল'ব। ঐ, অমৃত গোস্বামীয়ে, অমৃত গোস্বামীয়ে কেলা এটা, ইজ গ'লে শুন, অমৃত গোস্বামী কি কৰিব জানে মই কৈ দিওঁ, শুন, অমৃত গোস্বামীয়ে ছুইচাইড কৰিব, কৰিবই কৰিব, চাই থাক তই, নিজকে নিজে গুলিয়াই মাৰিব, নিজে বিষ খাই মৰিব, কিবা কৰি সি নিজে মৰিব চাবি। মই ক'লো নহয় কৰিব নে নকৰে, সেইখন মই আগতে লিখোঁতো, মই গুৰুদত্ত, মই গুৰুদত্ত কেলা, গুৰুদত্ত মই চিনেমা লিখোঁ আৰু মোৰ চিনেমা মতে সেই চিনেমাত চব যিবিলাক আহে সেইবিলাক এক্টিং কৰে আৰু সেইবিলাক তেনেকৈ যায়, বুজিছ? এই শুন 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 শুন, মই এই গোটেই বিশ্বখন মই চলাওঁ, তুম এক খিলনে হ, ইছ এ খিলাড়ী কে,